এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ দুৰ্গম আৰু বিপদসংকুল অঞ্চলৰ খিলঞ্জীয়া লোকৰ নিৰাপত্তাৰ বাবে অস্ত্ৰ অনুজ্ঞাপত্ৰ দিবলৈ অসম মন্ত্ৰীসভাৰ সিদ্ধান্ত। 2021-22 চনত ৰাজ্যখনত সংঘটিত ভুৱা বুলি অভিযুক্ত সংঘৰ্ষৰ গোচৰসমূহ অসম মানৱ অধিকাৰ আয়োগৰ দ্বাৰা তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ। পাকিস্তানৰ কোনো সংস্থাৰ সৈতে যোগাযোগ থকাৰ অভিযোগ, প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ অস্বীকাৰ, মুখ্যমন্ত্ৰীৰ বিপৰীত প্ৰতিক্ৰিয়া। জ্যেষ্ঠ অধিবক্তা শামীমা জাহানৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে শপথ গ্ৰহণ। আৰু IPL 2025ৰ অন্তিম পৰ্যায়ৰ চাৰিটা দল চূড়ান্ত, প্ৰথম কোৱালিফায়াৰত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী, এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ দুৰ্গম আৰু বিপদসংকুল অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তাৰ বাবে অস্ত্ৰ অনুজ্ঞাপত্ৰ দিবলৈ আজি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত দিছপুৰত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে নগাঁও, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছৰ, দৰং আদি জিলাৰ দুৰ্গম আৰু বিপদসংকুল অঞ্চলৰ থলুৱা লোকসকলক অস্ত্ৰ অনুজ্ঞাপত্ৰ দিয়া হ'ব। অস্ত্ৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে অসম আন্দোলনৰ পৰাই দাবী উত্থাপন হৈ আহিছিল বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মন্তব্য কৰে।
আজি এটা কেবিনেটে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে। সেইটো আপোনালোকে জানে যে আমাৰ ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, চাউথ শালমাৰা, গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে, তাত যিহেতু আমি সংখ্যালঘিষ্ঠ, খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে। বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে। এই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইচেন্স দিয়া হ'ব। আমি তেওঁলোকক আৰ্ম লাইচেন্স দিম, তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম, তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো, স্পেচিয়েল স্কিমস ফৰ গ্ৰান্ট অফ আৰ্ম লাইচেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টস এণ্ড ইণ্ডিজেনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আছাম।
আজি মন্ত্ৰীসভাৰ বৈঠকত সৰু সজাই ক্ৰীড়া প্ৰকল্প, SIRD আৰু মঙলদৈ ষ্টেডিয়ামৰ নাম সলনিটো অনুমোদন জনোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত লোৱা অনুসৰি সৰুসজাই ক্ৰীড়া প্ৰকল্প অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে নামকৰণ কৰা হ'ব। সেইদৰে SIRDৰ নাম গোলাপ বৰবৰা আৰু মঙলদৈ ষ্টেডিয়ামৰ নাম শেষৰজন দৰঙী ৰজা ধৰ্মনাৰায়ণৰ নামেৰে জনা যাব। উচ্চতম ন্যায়ালয়ে আজি ভুৱা বুলি অভিযোগ উঠা অসমৰ সংঘৰ্ষৰ গোচৰসমূহ স্বতন্ত্ৰভাৱে তদন্ত কৰিবলৈ অসম মানৱ অধিকাৰ আয়োগক নিৰ্দেশ দিছে। আৰিফ ইয়াছিন জোৱাদ্দাৰ নামৰ এজন অধিবক্তাই 2023 চনত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সূৰ্যকান্ত আৰু এন কোটিশ্বৰ সিঙৰ বিচাৰপীঠে 2021ৰ মে আৰু 2022 চনৰ আগষ্টৰ ভিতৰত সংঘটিত এনে 171টা গোচৰৰ খৰতকীয়াভাৱে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে যোৱা 25 ফেব্ৰুৱাৰীত স্বতন্ত্ৰ তদন্তৰ অনুৰোধ জনাই দাখিল কৰা আবেদনখন সন্দৰ্ভত ৰায় সংৰক্ষিত ৰাখিছিল। অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানৰ কোনো সংস্থাৰ সৈতে তেওঁৰ কোনো প্ৰকাৰৰ যোগাযোগ থকাৰ অভিযোগ অস্বীকাৰ কৰিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগগৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰে। গগৈয়ে অৱশ্যে কয় যে 14-15 বছৰ আগতে তেওঁৰ পন্নীয়ে এটা আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংগঠনত কাম কৰাৰ সূত্ৰে তেওঁ পাকিস্তান ভ্ৰমণলৈ গৈছিল। এই ভ্ৰমণ সম্পূৰ্ণ বৈধ আছিল বুলি শ্ৰীগগৈয়ে দাবী
কৰে। प्रदेश में भी बहुत बातें आ चुकी हैं, तो कुछ स्पष्टीकरण भी, ताकि देश के, हमारे प्रदेश के लोग भ्रमित ना हो, उसके लिए मैं ये कहना चाहूंगा कि आज से लगभग 14-15 साल पहले मेरी धर्मपत्नी, जो पब्लिक पॉलिसी की एक जानी मानी विशेषज्ञ है, वो एक साल एक इंटरनेशनल प्रोजेक्ट जो दक्षिण आसिया में काम कर रहा है क्लाइमेट चेंज पर, तब वो एक साल वहां पे थी, फिर वो 12-13 में इंडिया में आई और तब से वो काम करी और फिर उन्होंने 15 में एक नई नौकरी ले ली। तो अगर उन्होंने या मैंने, जब वे उस संस्था में थे, तो मैं भी आज से 12 साल पहले उनके साथ मैं गया, तो इसी बात का मतलब बहुत ही एक सी ग्रेट बॉलीवुड सिनेमा बना रहे हैं जिसका रिलीज डेट उन्होंने 10 सितंबर को दिया है, जो पूरी तरीके से फ्लॉप होने वाला है। असम के लोगों को ये सब पता है और हमारा उल्टा सवाल है कि अगर उनके आरोप के अनुसार कुछ हमने गलत किया, पिछले 11-12 साल से केंद्र सरकार, केंद्रीय जांच एजेंसी क्या कर रही है?
কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে অভিযোগ কৰি কয় যে বিজেপিৰ ছত্ৰছায়াত উত্তৰ পূৰ্বাঞ্চল অবৈধ কয়লা আৰু মাদক দ্ৰব্যৰ কেন্দ্ৰৰূপে পৰিগণিত হৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ শেহতীয়া তালাচী অভিযানৰ জেৰটানি শ্ৰীগগৈয়ে বাস্তৱিক পৰিস্থিতি চিন্তাজনক বুলি অভিহিত কৰে আৰু শাসকীয় বিজেপি চৰকাৰে এই সমস্যাৰ প্ৰতি আওকাণ কৰা বুলি অভিযোগ তোলে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অৱশেষত গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱা কথাটো স্বীকাৰ কৰিছে আৰু গৌৰৱ গগৈ সম্পৰ্কত তেওঁ ইমান দিনে কৈ অহা কথাবোৰ সত্য বুলি প্ৰমাণ কৰিব বুলি ডঃ শৰ্মাই সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰিছে। ইপিনে মুখ্যমন্ত্ৰী তদাৰকী কোষে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাক কাইলৈ দিনৰ 11 বজাত উপস্থিত হবলৈ কৈছে।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শামীম আজাহানে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে আজি শপত গ্ৰহণ কৰে। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে শামীম আজাহানক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰায়। শপত গ্ৰহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল, উচ্চপদস্থ চৰকাৰী বিষয়া আৰু ভালেকেইগৰাকী জ্যেষ্ঠ বিষয়া অধিবক্তা উপস্থিত আছিল। উল্লেখযোগ্য যে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে পৰহি শামীম আজাহানসহ 7 গৰাকী জ্যেষ্ঠ অধিবক্তাক দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্তি দিছিল। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কাইলৈৰ পৰা 12 জুনলৈ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে দেশৰ 700 জিলাৰ প্ৰায় 1.5 কোটি কৃষকক কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ বিষয়ে সজাগ কৰা। অসমতো এই অভিযানত 26খন জিলাৰ 3,250খন গাঁও আৰু 5 লাখৰ অধিক কৃষকক সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে এই অভিযানৰ বাবে কৃষি বিভাগ, আনুষংগিক বিভাগ আৰু কৃষি বিজ্ঞানীসকলক লৈ 52টা গোট গঠন কৰা হৈছে। এই কাৰ্যসূচীৰ সময়ছোৱাত খাৰিফ শস্য উৎপাদনত সহায়ক হোৱাকৈ বহনক্ষম প্ৰযুক্তিৰ বিষয়ে প্ৰচাৰ, ছইল হেল্থ কাৰ্ডৰ আধাৰত সাৰৰ ব্যৱহাৰ, কৃষিখণ্ডৰ বিভিন্ন সমস্যাৰ অধ্যয়ন আৰু ইয়াৰ ওপৰত প্ৰাথমিকভাৱে গৱেষণাৰ ৰূপৰেখা তৈয়াৰ কৰা হ'ব। এই অভিযানৰ অংশ হিচাপে ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰ, জিলা প্ৰশাসন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কৃষি, পশুপালন, দুগ্ধ উৎপাদন আৰু মৎস্যপালন বিভাগৰ সহযোগত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। 13 দিনীয়া এই কাৰ্যসূচীত জিলাখনৰ 52টা স্থানৰ সকলো গাঁও পঞ্চায়তৰ অন্তৰ্গত 10,000ৰো অধিক কৃষকক সামৰি লোৱা হ'ব। ধেমাজিৰ বাটঘৰীয়া গাঁও পঞ্চায়তত কাইলৈ এই অভিযানৰ শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থকাৰ কথা। যোৰহাট জিলাত হ'বলগীয়া বিকশিত কৃষি সংকল্প অভিযান সফলভাৱে ৰূপায়ণৰ বাবে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিশেষ সভা অনুষ্ঠিত হয়। সভাত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী, জিলা কৃষি বিষয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰতিনিধিকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অহা 10 জুলাইৰ পৰা 20 জুলাইলৈ গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে গুৱাহাটী শিশু মহোৎসৱৰ আয়োজন কৰা হৈছে। প্ৰকাশন পৰিষদৰ বামুনী মৈদামস্থিত কাৰ্যালয়ৰ সভাগৃহত এখন সংবাদমেলৰ সচিব প্ৰমোদ কলিতাই আজি এই বিষয়ে প্ৰকাশ কৰে। ইতিমধ্যে 11 দিনীয়া এই মহোৎসৱৰ কাৰ্যসূচী যুগুত কৰা হৈছে। এই অনুসৰি 10 জুলাইৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমন্ত্ৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে উৎসৱৰ মহোৎসৱৰ বিভিন্ন শিতানত প্ৰতিদিনে কৰ্মশালা আয়োজন কৰা হ'ব। নৃত্য, মুকাভিনয়, চিত্ৰাংকন, নাটক, সংগীত, যোগাসন আদি বিষয়ত কৰ্মশালা অনুষ্ঠিত হ'ব। দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীয়ে প্ৰকাশন পৰিষদৰ ৱেবছাইটৰ পৰা প্ৰপত্ৰ ডাউনলোড কৰি নাইবা কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰি জমা দিব পাৰিব। কৰ্মশালাৰ উপৰি প্ৰতিদিনে সন্ধিয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে স্বপ্ৰতিভা বিকাশৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আগ্ৰহীসকলে 15 জুনৰ ভিতৰত প্ৰপত্ৰ সংগ্ৰহ কৰি দাখিল কৰিব লাগিব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি চিৰাং জিলাত ৰূপায়িত হৈ থকা চৰকাৰী আঁচনিৰ কাম কাজ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। কাজলগাঁৱত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত গ্ৰামোন্নয়ন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বিভাগৰ লগতে পৰ্যটন বিভাগৰ কাম কাজৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হয়। জিলাখনত ৰূপায়ণ কৰিবলগীয়া আঁচনিসমূহৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে বিভাগীয় মুৰববীসকলৰ সৈতে আলোচনা কৰে। নিৰ্ধাৰিত আঁচনিসমূহৰ ৰূপায়ণ সময়মতে কৰিবলৈ তেওঁ বিভাগীয় মুৰববীসকলক আহ্বান জনায়। মন্ত্ৰী শ্ৰীদাসে চিৰাং জিলাত গ্ৰামোন্নয়ন বিভাগে ৰূপায়ণ কৰা কাম কাজত সন্তুষ্টি প্ৰকাশ কৰে। লগতে তেওঁ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী পানবাৰীত পৰ্যটন বিভাগৰ দ্বাৰা নতুন প্ৰকল্প নিৰ্মাণৰ পোষকতা কৰে। আজি পৰ্যালোচনা বৈঠকত কোকৰাঝাৰ সাংসদ জয়ন্ত বসুমতাৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়কৰ লগতে চিৰাং জিলাৰ আয়ুক্ত, গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক, বিটিচিৰ পৰ্যটন বিভাগৰ বিষয়া, সংশ্লিষ্ট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত থাকে। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মেলেৰিয়া, জাপানীজ এনচেফেলাইটিছ আৰু অন্যান্য বাহকজনিত ৰোগ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিভিন্ন বাহকজনিত ৰোগ নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কেন্দ্ৰৰ দ্বাৰা এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে। এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ঔষধযুক্ত আঁঠুৱা বিতৰণৰ লগতে গ্ৰামাঞ্চলত ফগিং আৰু স্প্ৰেৰ ব্যৱস্থা কৰা হৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
স্নাতকোত্তৰ শিক্ষক পদৰ বাবে যোৱা 19 জানুৱাৰীত অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাত লাভ কৰা নম্বৰসমূহ অহা 30 মে দিনৰ 11 বজাৰ পৰা ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত উপলব্ধ হ'ব। এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক মমতা হোজাই জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে ৱেবছাইটৰ পৰা নম্বৰসমূহ ডাউনলোড কৰিব পাৰিব। যিসকল প্ৰাৰ্থী নথিপত্ৰ পৰীক্ষাৰ বাবে বাছনি হ'ব তেওঁলোকে প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। বাছনি হোৱা প্ৰাৰ্থীসকলে পৰৱৰ্তী নিৰ্ধাৰিত তাৰিখ আৰু সময়ত নথি পৰীক্ষণত উপস্থিত থাকিব লাগিব। নথি পৰীক্ষণ 6টা মণ্ডলত সম্পন্ন হ'ব বুলি প্ৰকাশ কৰা হৈছে। ধুবুৰী আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই 22 জন সন্দেহজনক নাগৰিকক আটক কৰে। আটক কৰা এই 22 গৰাকী নাগৰিকৰ ভিতৰত একাংশক বিদেশী ন্যায়াধীকৰণ আদালতে ভাৰতীয় বুলি ৰায় দিছে। বৰ্তমান কটকটীয়া নিৰাপত্তাৰ মাজত ধুবুৰী BN কলেজ আৰক্ষী চকীত তেওঁলোকক ৰখা হৈছে। কামৰূপ মহানগৰ জিলাৰ 2 নম্বৰ সত্ৰ ন্যায়াধীশৰ আদালতে আজি মাদক দ্ৰব্য সৰবৰাহৰ গোচৰত বিজয় দাসগুপ্তা নামৰ এজন অপৰাধীক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে। আদালতে লগতে দাসগুপ্তক 1,00,000 টকাৰ জৰিমনাও বিহে। 2020 চনত মাদক দ্ৰব্য সৰবৰাহৰ সময়ত লোকজনক গ্ৰেপ্তাৰ কৰা হৈছিল। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চলৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক সন্মিলন অনুষ্ঠিত হৈছে। এই উপলক্ষে ব্যাঘ্ৰ গণনাৰ প্ৰস্তুতি সম্পৰ্কে ক্ষেত্ৰ সঞ্চালকসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আজিৰ বৈঠকখনত 11খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক আৰু উপ ক্ষেত্ৰ সঞ্চালকসকলে অংশগ্ৰহণ কৰে বুলি মানস ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশে জানিবলৈ দিয়ে। বিটিআৰৰ নিৰ্বাচনত 40টা সমষ্টিতে বিজেপিয়ে প্ৰাৰ্থী দিব বুলি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ঘোষণা কৰিছে। কালি ওদালগুৰিত বিজেপিৰ সক্ৰিয় কাৰ্যকৰ্তা সভা আৰু যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে এই কথা প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 31 মে শনিবাৰে নিশা 8:02 ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনাৰ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত নৌবাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰেচন সিন্দুৰত সেনাবাহিনীৰ সফলতাৰ আঁৰৰ কথাও প্ৰকাশ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ 101.6 MHz অল ইণ্ডিয়া ৰেডিঅ' এপৰ লগতে ফেচবুক পেজ AIRNewsDHY.RNU আৰু ইউটিউব চেনেল @AIRNews গুৱাহাটীটো লাইভ ষ্ট্ৰীমিঙতো শুনিবলৈ পাব। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে পোনে পোনে ফাইনেলত প্ৰৱেশ কৰিব। পৰাজিত দলটোৱে ফাইনেলত স্থান নিশ্চিত কৰাৰ আৰু এটা সুযোগ লাভ কৰিব। প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানত থকা গুজৰাট টাইটান্ছ অহা শুকুৰবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এলিমিনেটৰ খেলত অৱতীৰ্ণ হ'ব। ডিব্ৰুগড় জিলাৰ দুলিয়াজান নিবাসী শ্বেহিদা আহমেদ নামৰ মহিলাগৰাকীৰ আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 64 বছৰ। শিৱসাগৰ জিলাৰ নামটি খনিকৰ গাঁও নিবাসী লেখক শিক্ষক সাংবাদিক জয়ন্ত কুমাৰ চুতীয়াৰ যোৱা নিশা ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত মৃত্যু হয়। ৰাজহাড়ৰ সমস্যাত ভুগি থকা চুতীয়াৰ মৃত্যুৰ সময়ত বয়স হৈছিল 49 বছৰ। তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ দুৰ্গম আৰু বিপদসংকুল অঞ্চলৰ খিলঞ্জীয়া লোকৰ নিৰাপত্তাৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিবলৈ অসম মন্ত্ৰীসভাৰ সিদ্ধান্ত। 2021-22 চনত ৰাজ্যখনত সংঘটিত ভুৱা বুলি অভিযুক্ত সংঘৰ্ষৰ গোচৰসমূহ অসম মানৱ অধিকাৰ আয়োগৰ দ্বাৰা তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ। পাকিস্তানৰ কোনো সংস্থাৰ সৈতে যোগাযোগ থকা অভিযোগ প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ অস্বীকাৰ, মুখ্যমন্ত্ৰীৰ বিপৰীত প্ৰতিক্ৰিয়া। জ্যেষ্ঠ অধিবক্তা শামীমা জাহানৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে শপত গ্ৰহণ। আৰু IPL 2025ৰ অন্তিম পৰ্যায়ৰ 4টা দল চূড়ান্ত। প্ৰথম কোৱালিফায়াৰত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।